قل أي شيء أكبر شهادة قل الله شهيد بيني وبينكم وأوحي إلي هذا القرآن لأنذركم به ومن بلغ أئنكم لتشهدون أن مع الله آلهة أخرى قل لا أشهد قل إنما هو إله واحد وإنني بريء مما تشركون
كوا কোনটো বস্তু আটাইতকৈ ডাঙৰ সাক্ষী? হে নবী, তুমি কোৱা, আল্লাহেই মোৰ আৰু তোমালোকৰ মাজত শ্ৰেষ্ঠ সাক্ষী, আৰু এই কোৰআন মোৰ ওচৰলৈ ওহি কৰা হৈছে যাতে তোমালোকক আৰু যাৰ ওচৰলৈকে ই গৈ পাব সিহঁতক ইয়াৰ দ্বাৰা সতৰ্ক কৰিব পাৰোঁ। তোমালোকে এই সাক্ষ্য বহন কৰা নেকি যে আল্লাহৰ লগত আন কোনোবা ইলাহ আছে? কোৱা, মই এই সাক্ষ্য নিদিওঁ। হে নবী, কোৱা, তেওঁৱেই হৈছে একমাত্ৰ প্ৰকৃত ইলাহ, আৰু তোমালোকে যি অংশীদাৰ স্থাপন কৰা তাৰ লগত নিশ্চয় মোৰ কোনো সম্পৰ্ক নাই।